فرحين بما آتاهم الله من فضله ويستبشرون بالذين لم يلحقوا بهم من خلفهم ألا خوف عليهم ولا هم يحزنون.
আল্লাহে তেওঁলোকক যি অনুগ্ৰহ প্ৰদান কৰিছে তাক লৈ তেওঁলোক আনন্দিত, আৰু তেওঁলোক সেইসকল লোকৰ বিষয়েও আনন্দিত যিসকলে এতিয়াও তেওঁলোকৰ সৈতে মিলিত হোৱা নাই, এই কাৰণে যে তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ'ব।